হিতুপদে 17 অধ্যায়। বিবাদযুক্ত ভোজেরে হইতে পরিপূর্ণ হওয়া ঘরতকৈ শান্তিরে হইতে হুদাই এগৰাহ খুৱাই ভাল। এজন জ্ঞানী দাখে লাজ দিউতা পুত্ৰৰ ওপৰত শাসন কৰিব, আৰু ভাইসকলৰ এজন যেন হৈ উত্তৰাধিকাৰ ভগাই ল'ব। ৰূপৰ কাৰণে ধাতু, গলোৱা পাত্ৰ আৰু সোণৰ কাৰণে ভাতি, কিন্তু জিহুৱাই হৃদয় শোধন কৰে। যি লোকে কুকৰ্ম কৰে তেওঁ নীতিহীন কথা কোৱাসকলৰ কথা শুনে, আৰু মিছলীয়াই বেয়া বিষয়ৰ কথা কওঁতাজনলৈ মনোযোগ দিয়ে। দৰিদ্ৰক পৰিহাৰ কৰাজনে তেওঁৰ স্বজনকৰ্তাকে অপমান কৰে, আৰু যিজনে দুৰ্ভাগ্যত আনন্দ কৰে তেওঁ দণ্ড নোপোৱাকৈ নাথাকিব। বৃদ্ধসকলৰ নাতি নাতিনী তেওঁলোকৰ কীৰ্তিস্বৰূপ, আৰু পিতৃসকল তেওঁলোকৰ নিজ সন্তানৰ গৌৰৱস্বৰূপ। বাকপটু ওঠ মূৰ্খৰ কাৰণে উপযোগী নহয়, তেন্তে তাতকৈ কিমান কম পৰিমাণে মিছলীয়া ওঠ ৰাজভক্ত ব্যক্তিৰ উপযোগী হয়। দিয়াজনৰ বাবে ভেটি যাদুৰ পাথৰৰ দৰে, যিফালেই তেওঁ যায় সেইফালেই তেওঁ সফল হয়। যিজনে অপৰাধ থাকে তেওঁ প্ৰেমৰ চেষ্টা কৰে, কিন্তু যিকোনোৱে একে বিষয়ে বাৰে বাৰে কৈ থাকে তেওঁ প্ৰণয়ৰ বন্ধু বিচ্ছেদ জন্মায়। যিদৰে মূৰ্খৰ ওপৰত 100 কোবে কাম কৰে, সেইদৰে সুবিবেচকৰ মনলৈ অনুযোগ গভীৰভাৱে সোমায়। দুষ্টলোকে কেৱল বিদ্ৰোহৰ চেষ্টা কৰে, সেয়ে নিষ্ঠুৰ বাৰ্তাবাহকক তেওঁৰ বিপক্ষে পঠোৱা হ'ব। নিজৰ অজ্ঞানতাত মগ্ন হোৱা অজ্ঞানী লোকৰ লগত সাক্ষাৎ হোৱাতকৈ পোৱালি আজুৰি নিয়া ভালুকৰ লগত সাক্ষাৎ হোৱাই ভাল। যেতিয়া কোনো এজনে উপকাৰৰ সলনি অপকাৰ কৰে, তেতিয়া অপকাৰে তেওঁ ঘৰ পৰিত্যাগ নকৰে। বিবাদৰ আৰম্ভণি কোনো এজনে পানী চাৰিওফালে এৰি দিয়াৰ দৰে, এই হেতুকে দণ্ড কাজিয়া নোহোৱাৰ আগতেই বিবাদৰ পৰা আঁতৰি থাকা। যিজনে দুষ্টক নিদোষী কৰে আৰু ধাৰ্মিকক দোষী কৰে, তেওঁলোক দুয়ো সমানে জিহুৱাৰ ঘিনলগীয়া। যিহেতু অজ্ঞানী লোকৰ শিক্ষা গ্ৰহণ কৰাৰ দক্ষতা নাই, সেয়ে তেওঁ প্ৰজ্ঞা আহৰণ কৰিবলৈ কিয় ধন খৰচ কৰিব? বন্ধু সকলো সময়তে প্ৰিয় হয়, আৰু ভায়েকৰ দুৰ্দশাৰ দিনৰ বাবে জন্ম হয়। জ্ঞানশূন্য লোকে প্ৰতিজ্ঞাত আবদ্ধ হয়, আৰু চুবুৰীয়াৰ ধাৰৰ দাৰিদ্ৰ লয়। যিজনে বিবাদ ভাল পায় তেওঁ পাপ ভাল পায়। যিকোনোৱে নিজৰ প্ৰৱেশ দুৱাৰ ওখ কৰে তেওঁ বিনাশৰ চেষ্টা কৰে। কুটিল মনৰ লোকে কোনো বিষয়তে মংগল বিচাৰি নাপায়। যিজনে মিছা কথা কয় তেওঁ বিপদত পৰে। যিজনে অজ্ঞানীক জন্ম দিয়ে তেওঁ নিজলৈ খেদ আনে, আৰু অজ্ঞানীৰ পিতৃয়ে আনন্দ কৰিব নোৱাৰে। আনন্দিত হৃদয় ভাল ঔষধ হয়, কিন্তু ভগ্ন হৃদয়ে হাড়বোৰ শুকুৱায়। ন্যায়ৰ পথ বিপদগামী কৰিবলৈ দুষ্টলোকে গুপুতে দিয়া ভেটি গ্ৰহণ কৰে। যিজনৰ সুবিবেচনা থাকে তেওঁ প্ৰজ্ঞাৰ সন্মুখত থাকে, কিন্তু অজ্ঞানী লোকৰ চকু পৃথিৱীৰ অন্তত থাকে। অজ্ঞানী পুত্ৰই তেওঁৰ পিতৃক বেজাৰ দিয়ে, আৰু তেওঁক জন্ম দিয়া মহিলাৰ কাৰণে তেওঁ দুখদায়ক। ন্যায় কৰাজনক শাস্তি দিয়া অনুচিত, আৰু সাধু লোকক তেওঁৰ সৰলতাৰ বাবে প্ৰহাৰ কৰা ভাল নহয়। জ্ঞানী লোকে কম কথা কয়, আৰু ধীৰ মনৰ লোক বিবেচক। এনেকৈ অজ্ঞানী লোকে নিমাতে থাকিলে জ্ঞানী বুলি ভবা যায়। তেওঁ যেতিয়া মুখ বন্ধ কৰি ৰাখে তেতিয়া তেওঁ বুদ্ধিয়ক বুলি গণিত হয়।